وَإِن نَكَثُوا أَيْمَانَهُمْ مِنْ بَعْدِ عَهْدِهِمْ وَطَعَنُوا فِي دِينِكُمْ فَقَاتِلُوا أَئِمَّةَ الْكُفْرِ إِنَّهُمْ لَا أَيْمَانَ لَهُمْ لَعَلَّهُمْ يَنْتَهُونَ
আৰু যদি সিহঁতে সিহঁতৰ চুক্তিৰ পিছত নিজৰ প্ৰতিশ্ৰুতি ভংগ কৰে আৰু তোমালোকৰ দিন সম্পৰ্কে কটুক্তি কৰে তেন্তে কুফৰৰ নেতাসকলৰ লগত যুদ্ধ কৰা। নিশ্চয় সিহঁত হৈছে এনেকুৱা লোক যিসকলৰ কোনো প্ৰতিশ্ৰুতি বা শপত নাই যাতে সিহঁতে বিৰত থাকে।